එයා ආකාශවණී. বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিয়লি গুৱাহাটীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি মিজোৰামৰ ৰাজধানী আইজলত 9,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি মণিপুৰৰ চুৰাচানপুৰত গোষ্ঠী সংঘৰ্ষত গৃহহাৰা হোৱা একাংশ লোকক সাক্ষাৎ কৰে। তেওঁ চুৰাচানপুৰ আৰু ইম্ফলত দুখন জনসভাত ভাষণ দিব। নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ এন ডি এৰ প্ৰাৰ্থী হ'ব বুলি ৰাজ্যখনৰ জ্যেষ্ঠ বিজেপি নেতা তথা উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ঘোষণা কৰিছে। আৰু হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি বিয়লি গুৱাহাটীলৈ আহিব। তেওঁ বিয়লি 5 বজাত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডঃ ভূপেন হাজৰিকা স্মাৰক 100 টকীয়া মুদ্ৰা মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ডঃ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় 1,200 গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত ভূপেন হাজৰিকাৰ 14টা বচা বচা গান আৰু কবিতা একেলগে পৰিৱেশন কৰিব। প্ৰধানমন্ত্ৰীয়ে নিশাটো কন্যাধাৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ মঙলদৈলৈ যাব। তাত তেওঁ প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। কাইলৈ তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে প্ৰায় 7,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত শ্ৰীমোডী গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলিপ্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছতে তেওঁ যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ হৈ কলকাতালৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মিজোৰামৰ ৰাজধানী আইজলত 9,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ৰেলৱে, পথ, ঘাইপথ, শক্তি আৰু ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰকল্প আছে। প্ৰধানমন্ত্ৰী মোডীয়ে নৱনিৰ্মিত বেৰবি ছাইৰাং ৰেলপথ উদ্বোধন কৰি আইজলক ভাৰতীয় ৰেলৱেৰ সৈতে আনুষ্ঠানিকভাৱে সংযোগ কৰে। তেওঁ 8,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বেৰবি ছাইৰাং নতুন ৰেলপথত 300 নতুন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰে। ছাইৰাং দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, ছাইৰাং গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু ছাইৰাং কলকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীয়ে দেশৰ অন্যান্য অংশৰ সৈতে মিজোৰামৰ যোগাযোগৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমোডীয়ে কয় যে আজিৰ দিনটো সমগ্ৰ দেশৰ বাবে, বিশেষকৈ মিজোৰামৰ জনসাধাৰণৰ বাবে এটা ঐতিহাসিক দিন। তেওঁ কয় যে ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে ছাইৰাং প্ৰথমবাৰৰ বাবে দিল্লীৰ সৈতে পোনপটীয়াকৈ সংযোজিত হ'ব। এতিয়াৰে পৰা মিজোৰামৰ কৃষক আৰু ব্যৱসায়ীসকল দেশৰ বিভিন্ন বজাৰৰ সৈতে সংযুক্ত হ'ব। ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত নিয়োগৰ সুযোগ সৃষ্টি হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত বৰ্তমান বিশ্বৰ আটাইতকৈ খৰতকীয়া বিকশিত অৰ্থনীতি আৰু উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি দেশৰ বিকাশৰ ইঞ্জিন হিচাপে চিহ্নিত হৈছে। মিজোৰামে এক্ট ইষ্ট পলিচি আৰু অভিলাষী উত্তৰ পূব কৰিডৰৰ ক্ষেত্ৰত অন্যতম প্ৰধান ভূমিকা গ্ৰহণ কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বিগত 11 বছৰত উত্তৰ পূবৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কৰি অহা কাম কাজৰো তেওঁ খতিয়ান দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা সুচল আৰু শক্তিশালী কৰি তোলাত গুৰুত্ব দিছে। তেওঁ কয় যে জি এছ টি সংস্কাৰেৰে চৰকাৰে জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে ব্যৱসায় সহজ কৰি তোলাৰ বাবে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত দেশৰ বিকাশৰ হাৰ 7.8% হৈছে। অপাৰেচন সিন্দুৰৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানৰ জৰিয়তে সন্ত্ৰাসৰ পৃষ্ঠপোষকসকলক ভাৰতৰ সেনাই কিদৰে উপযুক্ত শিক্ষা দিলে সেয়া দেশবাসীয়ে দেখিবলৈ পালে। এই অভিযানত দেশীয়ভাৱে নিৰ্মিত অস্ত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলিও তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে 45টা সুৰংগ আৰু 55খন বৃহৎ দলঙেৰে বেৰবি ছাইৰাং ৰেলপথৰ নিৰ্মাণ কাৰ্য অত্যন্ত প্ৰত্যাহ্বানমূলক আছিল। তেওঁ কয় যে এই ৰেলপথে এতিয়া মিজোৰামক গুৱাহাটী, কলকাতা, দিল্লীকে ধৰি দেশৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে সংযোজিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মিজোৰামত লাংলাই ছিয়াহা পথত চিমটুইপুই নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰো আধাৰশিলা স্থাপন কৰে। আইজলৰ পৰা প্ৰধানমন্ত্ৰী মণিপুৰলৈ যায়। যোৱা প্ৰায় দুবছৰ ধৰি গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখনলৈ এই সময়ছোৱাত এয়া হৈছে তেওঁৰ প্ৰথমটো ভ্ৰমণ। আইজলৰ পৰা পোনে পোনে ইম্ফলত উপস্থিত হৈ তেওঁ স্থলপথেৰে চুৰাচানপুৰলৈ যায়। তাত তেওঁ গোষ্ঠী সংঘৰ্ষত গৃহহাৰা হোৱা একাংশ লোকক সাক্ষাৎ কৰে। বহুকেইগৰাকী শিশু আৰু অন্যান্য লোকে তেওঁক ফুলৰ তোৰা আদিৰে আদৰণি জনোৱাৰ লগতে এগৰাকী কণমানিয়ে নিজে অংকন কৰা প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি উপহাৰ দিয়ে। চুৰাচানপুৰত প্ৰধানমন্ত্ৰীয়ে এখন জনসভাত অংশগ্ৰহণ কৰে। তাত তেওঁ কয় যে বিকাশৰ বাবে শান্তি স্থাপন অত্যন্ত জৰুৰী। চুৰাচানপুৰৰ পাছত তেওঁ ইম্ফললৈ যাব আৰু তাতো এখন জনসভাত অংশগ্ৰহণ কৰিব। মণিপুৰত তেওঁ 8,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ NDA প্ৰাৰ্থী হ'ব বুলি ৰাজ্যখনৰ জ্যেষ্ঠ বিজেপি নেতা তথা উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰীয়ে ঘোষণা কৰিছে। আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীচৌধাৰীয়ে কয় যে বিজেপি নেতৃত্বৰ NDAৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ওপৰত পূৰ্ণ আস্থা আছে আৰু তেওঁৰ নেতৃত্বতে NDA বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। নিৰ্বাচনত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোৱে কোনো প্ৰভাৱ নেপেলায় বুলি দাবী কৰি উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টোক লৈ বিৰোধীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আছে। বিধানসভা নিৰ্বাচনত NDAৰ উন্নয়নমূলক কৰ্মৰাজিৰ মূল বিষয় হ'ব বুলি তেওঁ প্ৰকাশ কৰে। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰৰ কথা ঘোষণা কৰিছিল। তেওঁৰ এই দৃষ্টিভংগী বাস্তৱায়িত কৰি 3 ছেপ্টেম্বৰত GST পৰিষদে জনসাধাৰণৰ জীৱন সুগম কৰি তোলাৰ উদ্দেশ্যে ভালেমান খণ্ডত আৰোপিত কৰ হ্ৰাস কৰিছিল আৰু একাংশ খণ্ডৰ কৰৰ বিলুপ্তি সাধন কৰিছিল। পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰৰ জৰিয়তে চৰকাৰে বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা GST বিলুপ্ত কৰি জনসাধাৰণক কৰৰ বোজা লাঘৱ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই নতুন ব্যৱস্থাৰ অধীনত ফল মূল, শাক পাচলি, বাদাম আৰু ফলৰ ৰসকে ধৰি উপভোক্তা সামগ্ৰীৰ GST 12% পৰা 5% হ্ৰাস কৰা হৈছে। নিমকি ভুজিয়াৰ দৰে মুখৰোচক সামগ্ৰীৰ GST 12% পৰা 5% হ্ৰাস কৰা হৈছে। একেদৰে কেণ্ডি, টফি, জেলিৰ দৰে চেনিমিহলি সামগ্ৰীসমূহৰ GST 18% পৰা 5% হ্ৰাস কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ তদৰ্থ চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত সুশীলা কাৰ্কিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে নেপালৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ। ৰাছিয়াৰ পূব উপকূলৰ কামচাটকা অঞ্চলত আজি পুৱা 9.4 ৰিখটাৰ স্কেল প্ৰাবল্যৰ এটা বৃহৎ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্বিক অধ্যয়নৰ তথ্য অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কামচাটকা অঞ্চলৰ প্ৰশাসনিক কেন্দ্ৰ পেট্ৰো পেভলভস্ক কামচাটকাছিৰ ভূপৃষ্ঠৰ 39.5 কিলোমিটাৰ গভীৰত। ভূমিকম্পটোৰ পাছতে চুনামিৰ সতৰ্কীকৰণ জাৰি কৰা হৈছে। হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ সাত্বিক ছাইৰাজ, ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি পুৱা ছেমি ফাইনেলত চাইনিজ টাইপেৰ চেন চেংকুৱান আৰু লিন উইং ৱেইক 21-17, 21-15 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আজি বিয়লি লক্ষ্য সেন চাইনিজ টাইপেৰ চাও টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:10 আৰম্ভ হ'ব। ভাৰতে পঞ্চম উপকূলৰক্ষক গোলকীয় সন্মিলন 2027 আয়োজনৰ বাবে নিবিদা লাভ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰতীয় উপকূলৰক্ষকে প্ৰকাশ কৰা অনুসৰি ইটালীৰ ৰোমত কালি চতুৰ্থ উপকূলৰক্ষক গোলকীয় সন্মিলনত এই কথা ঘোষণা কৰা হয়। এই সন্মিলনত ভাৰতীয় উপকূলৰক্ষকৰ সঞ্চালক প্ৰধান পৰমেশ শিৱামণিয়ে ভাৰতৰ প্ৰতিনিধিসকলক নেতৃত্ব দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰ পৰা পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি গুৱাহাটীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি মিজোৰামৰ ৰাজধানী আইজলত 9,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি মণিপুৰৰ চুৰাচানপুৰত গোষ্ঠী সংঘৰ্ষত গৃহহাৰা হোৱা একাংশ লোকক সাক্ষাৎ কৰে। নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ NDAৰ প্ৰাৰ্থী হ'ব বুলি ৰাজ্যখনৰ জ্যেষ্ঠ বিজেপি নেতা তথা উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰীয়ে ঘোষণা কৰিছে। আৰু হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ সাত্বিক ছাইৰাজ, ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3:00 শুনিবলৈ পাব।